প্ৰথম ৰাজাৱলী 22 অধ্যায়। অৰামিয়াসকলৰ সৈতে আহাব আৰু জিহুচাফতে যুদ্ধ কৰা। আহাবৰ মৃত্যু। পাছত 3 বছৰলৈকে অৰাম আৰু ইজৰাইলে যুদ্ধ নকৰাকৈ ক্ৰান্ত হৈ থাকিল। তেতিয়া তেওঁ 3য় বছৰত জিহুদাৰ ৰজা জিহুচাফতে ইজৰাইলৰ ৰজাৰ ওচৰলৈ নামি আহিল। সেই সময়ত ইজৰাইলৰ ৰজাই নিজ ডাকবোৰক ক'লে, ৰামুত গিলিয়দত যে আমাৰ অধিকাৰ আছে সেই বিষয়ে তোমালোকে জানানে? তেনেহ'লে তাক আমি ৰজা অৰামৰ হাতৰ পৰা লৈ আমাৰ অধীন কৰিবলৈ সেই বিষয়ে কিয় একোকে কৰা নাই? তেতিয়া তেওঁ জিহুচাফতক ক'লে, আপুনি মোৰ লগত যুদ্ধ কৰিবলৈ ৰামুত গিলিয়দলৈ যাবনে? তেতিয়া জিহুচাফতে ইজৰাইলৰ ৰজাক ক'লে, আপুনি যেনে ময়ো তেনে, মোৰ প্ৰজা যেনে আপোনাৰ প্ৰজাও তেনে, আৰু মোৰ ঘোঁৰাবোৰ যেনে আপোনাৰ ঘোঁৰাবোৰো তেনে। জিহুচাফতে ইজৰাইলৰ ৰজাৰ আগত পুনৰাই ক'লে, মই বিনয় কৰোঁ, জিহুৱাৰ বাক্য কি সেই বিষয়ে প্ৰথমে বিচাৰ কৰক। তেতিয়া ইজৰাইলৰ ৰজাই ভাববাদীসকলক, অৰ্থাৎ প্ৰায় 400 লোকক গোটাই তেওঁলোকক সুধিলে, মই ৰামুত গিলিয়দৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যামনে নে ক্ৰান্ত হ'ম? তেতিয়া তেওঁলোকে ক'লে, যাওক, কিয়নো প্ৰভুৱে মহাৰাজৰ হাতত তাক সমৰ্পণ কৰিব। তেতিয়া জিহুচাফতে ক'লে, আমাৰ পৰামৰ্শ দিবলৈ জিহুৱাৰ আন কোনো ভাববাদী ইয়াত আৰু আছেনে? এনেতে ইজৰাইলৰ ৰজাই জিহুচাফতক ক'লে, এনে এজন আৰু ভাববাদী আছে যাৰ দ্বাৰাই আমি জিহুৱাৰ সহায়ৰ বাবে পৰামৰ্শ ল'ব পাৰোঁ। তেওঁ জিমনাৰ পুত্ৰ মিখায়া, কিন্তু মই তেওঁ ঘিণ কৰোঁ, কিয়নো তেওঁ মোৰ বিষয়ে মংগলৰ ভাৱবাণী প্ৰচাৰ নকৰে, কেৱল অমংগলহে প্ৰচাৰ কৰে। তেতিয়া জিহুচাফতে ক'লে, মহাৰাজে যেন সেইধৰণে কথা নকওক। তেতিয়া ইজৰাইলৰ ৰজাই নিজৰ এজন বিষয়া মাতি তেওঁক আজ্ঞা দি ক'লে, জিমনাৰ পুত্ৰ মিখায়াক এতিয়াই লৈ আহা। সেই সময়ত ইজৰাইলৰ ৰজা আহাব আৰু জিহুদাৰ ৰজা জিহুচাফতে ৰাজবস্ত্ৰ পিন্ধি চমৰীয়াৰ প্ৰৱেশ স্থানৰ ওচৰৰ এখন মুকলি ঠাইত নিজ নিজ সিংহাসনত বহি আছিল, আৰু আটাই ভাববাদীসকলে তেওঁলোকৰ আগত ভাববাণী প্ৰচাৰ কৰি আছিল। বিশেষকৈ কনানৰ পুত্ৰ ছিদিকাই নিজৰ কাৰণে লোহাৰ শিং এযোৰ সাজি লৈ ক'লে, জিহুৱাই এইদৰে কৈছে, ইয়াৰ দ্বাৰাই তুমি অৰামিয়াসকলক সম্পূৰ্ণৰূপে সংহাৰ নকৰালৈকে তেওঁলোকক ইয়াৰে খুচি থাকিবা। তেতিয়া আন আন ভাববাদীসকলেও সেইদৰে ভাববাণী প্ৰচাৰ কৰি ক'লে, আপুনি ৰামুত গিলিয়দলৈ আটক কৰক, তাতে আপুনি কৃতকাৰ্য হ'ব, কিয়নো জিহুৱাই তাক মহাৰাজৰ হাতত সোধাই দিব। পাছত যিজন লোকে মিখায়াক মাতিবলৈ গৈছিল, তেওঁ গৈ তেওঁক ক'লে, চোৱা, ভাববাদীসকলে একে মুখেৰে ৰজাৰ আগত মংগলৰ কথা কৈছে, মই বিনয় কৰোঁ, তোমাৰ বাক্যও তেওঁলোকৰ এজনৰ বাক্যৰ দৰে হৈ তুমিও যেন মংগলৰ বাক্য প্ৰচাৰ কৰা। তাতে মিখায়াই ক'লে, জিহুৱাৰ জীৱনৰ শপত, জিহুৱাই মোক যিদৰে ক'ব মই সেইদৰেহে ক'ম। পাছত যেতিয়া তেওঁ ৰজাৰ ওচৰলৈ আহিল, ৰজাই তেওঁ সুধিলে, হে মিখায়া, আমি ৰামুত গিলিয়দলৈ যুদ্ধ কৰিবলৈ যামনে নে ক্ৰান্ত হ'ম? তেতিয়া তেওঁ ক'লে, যাওক, আপুনি কৃতকাৰ্য হ'ব, আৰু জিহুৱাই তাক মহাৰাজৰ হাতত সমৰ্পণ কৰিব। তেতিয়া ৰজাই তেওঁ ক'লে, তুমি জিহুৱাৰ নামেৰে মোক কেৱল সত্য বাক্য ক'বলৈ মই তোমাক কিমানবাৰ শপত খুৱাম? তেতিয়া তেওঁ ক'লে, মই সমুদায় ইজৰাইলক ৰখীয়া নোহোৱা মেৰ সাগৰ জাকৰ দৰে পৰ্বতবোৰৰ ওপৰত ছিন্ন ভিন্ন হৈ থকা দেখিলোঁ। আৰু জিহুৱাই ক'লে, এইবোৰ ৰখীয়া নাই, তেওঁলোক প্ৰতিজনে যেন নিজ নিজ ঘৰলৈ শান্তিৰে উভতি যাওক। তেতিয়া ইজৰাইলৰ ৰজাই জিহুচাফতক ক'লে, তেওঁ মোৰ বিষয়ে মংগলৰ ভাৱবাণী প্ৰচাৰ নকৰি কেৱল অমংগলেহে প্ৰচাৰ কৰিব। সেই বিষয়ে জানো মই পূৰ্বেই আপোনাৰ আগত কোৱা নাই? মিখায়াই পুনৰাই ক'লে, বাৰু, তুমি জিহুৱাৰ বাক্য শুনা, মই জিহুৱাক নিজ সিংহাসনত বহি থকা দেখিলোঁ, সোঁফালে আৰু বাওঁফালে তেওঁৰ ওচৰত স্বৰ্গৰ সকলো বাহিনী থিয় হৈ আছিল। তাৰ পাছত জিহুৱাই ক'লে, আহাবক গৈ ৰামোত গিলিয়দত পতিত হ'বৰ কাৰণে কোনে তেওঁ উত্তেজিত কৰিব? তেতিয়া এজনে একেভাৱে আৰু আনজনে আনভাৱে উত্তৰ দিবলৈ ধৰিলে। তেতিয়া এক আত্মাই ওলাই আহি জিহুৱাৰ সাক্ষাতে থিয় হৈ ক'লে, ময়ে তেওঁক উত্তেজিত কৰাম। তেতিয়া জিহুৱাই ক'লে, কেনেকৈ? তেওঁ ক'লে, মই গৈ আটাই ভাববাদীসকলৰ মুখত মিছা কওঁতা আত্মা হ'ম। তেতিয়া জিহুৱাই ক'লে, হয়, তুমি তেওঁক উত্তেজিত কৰিবা আৰু কৃতকাৰ্যও হ'বা। এতিয়া ওলাই যোৱা আৰু সেইদৰে কৰা। এই হেতুকে চোৱা, জিহুৱাই তোমাৰ এই সকলো ভাববাদীসকলৰ মুখত মিছা কওঁতা এক আত্মা দিলে, আৰু জিহুৱাই তোমাৰ বিষয়ে অমংগলৰ কথাও ক'লে। তেতিয়া কনানৰ পুত্ৰ ছিদিকিয়াই ওচৰলৈ আহি মিখায়াৰ গালত চৰ মাৰি ক'লে, তোমাৰ লগত কথা ক'বৰ কাৰণে জিহুৱাৰ আত্মা মোৰ পৰা তোমালৈ কোন পথেদি গ'ল? তেতিয়া মিখায়াই ক'লে, যিদিনা নিজকে লুকাবৰ কাৰণে ভিতৰ কোঠালীলৈ সোমাই যাবা, সেইদিনাই তুমি সেই বিষয়ে জানিবা। তাৰ পাছত ইজৰাইলৰ ৰজাই আজ্ঞা কৰিলে, মিখায়াক ধৰি নগৰৰ অধ্যক্ষ অমুনৰ আৰু মোৰ পুত্ৰ ৰাজকোঁৱৰ জোৱাচৰ ওচৰলৈ লৈ যোৱা। তেতিয়া তেওঁক ক'বা, ৰজাই এইদৰে কৈছে, এইজনক বন্দীশালত বন্ধ কৰি থোৱা আৰু মই শান্তিৰে উলটি নহালৈকে তেওঁক খাবৰ কাৰণে অতি কম পৰিমাণে পিঠা আৰু পানী দিবা। তেতিয়া মিখায়াই ক'লে, তুমি যদি কোনোৰূপে শান্তিৰে উভতি আহা, তেন্তে জিহুৱাই মোৰ মুখে এই বাক্য কোৱা নাই। তেওঁ পুনৰাই ক'লে, হে জাতিসমূহ, এই বিষয়ে সকলোৱে শুনক। তাৰ পাছত ইজৰাইলৰ ৰজা আৰু জিহুদাৰ ৰজা জিহুচাফতে ৰামোত গিলিয়দলৈ উঠি গ'ল। ইজৰাইলৰ ৰজাই জিহুচাফতক ক'লে, মই অন্য বেগ ধৰি যুদ্ধত সোমাম, কিন্তু আপুনি হ'লে আপোনাৰ ৰাজবস্ত্ৰ পিন্ধি থাকিব লাগিব। এনেতে ইজৰাইলৰ ৰজাই আন বেগ ধৰি যুদ্ধত সোমাল, কিন্তু অৰামৰ ৰজাই নিজৰ ৰথৰ 32 অধ্যক্ষক এই আজ্ঞা দিছিল বোলে, তোমালোকে ইজৰাইলৰ ৰজাৰ বাহিৰে সৰু কি বৰ আন কাৰো লগত যুদ্ধ নকৰিবা। এনেতে ৰথৰ অধ্যক্ষসকলে যেতিয়া জিহুচাফতক দেখিলে, তেতিয়া অৱশ্যেই তেওঁৰে ইজৰাইলৰ ৰজা এই বুলি কৈ তেওঁৰ লগত যুদ্ধ কৰিবলৈ এফলীয়া হৈ গ'ল। তাতে জিহুচাফতে আতাহ পাৰিবলৈ ধৰিলে। তেওঁ ৰথৰ অধ্যক্ষসকলে তেওঁক ইজৰাইলৰ ৰজা নহয় বুলি জানি তেওঁৰ পাছত খেদিবলৈ এৰিলে, কিন্তু কোনো এজন লোকে আন এজন লোকক মাৰিবলৈ ধনুৰ জোৰ টানি দৈব্যক্ৰমে ইজৰাইলৰ ৰজাৰ কবচ আৰু উদৰ ৰক্ষাৰ জোৰাতেই কাঁড় মাৰিলে। তেতিয়া আহাবে নিজৰ সাৰথিক ক'লে, ৰথখন ঘূৰাই সৈন্যৰ মাজৰ পৰা মোক উলিয়াই লৈ যোৱা, কিয়নো মই বৰকৈ আঘাতপ্ৰাপ্ত হ'লো। সেইদিনা বৰকৈ যুদ্ধ হ'ল আৰু অৰামিয়াসকলৰ আগত ৰজাক থিয়কৈ ৰখা হ'ল, কিন্তু গধূলি সময়ত তেওঁৰ মৃত্যু হ'ল। তেওঁ ঘাৰ তেজ বৈ ৰথৰ তললৈ পৰিল। তাৰ পাছত সূৰ্য মাৰ যোৱা সময়ত সৈন্যসমূহৰ মাজত সকলোফালে এই কথা চিঞৰি কোৱা হ'ল, প্ৰতিজনে নিজ নিজ নগৰ আৰু নিজ দেশলৈ গুচি যাওক। এইদৰে ৰজা আহাবৰ মৃত্যু হ'ল। তেওঁ চমৰীয়ালৈ অনা হ'ল আৰু লোকসকলে চমৰীয়াত তেওঁক মৈদাম দিলে। পাছত লোকসকলে চমৰীয়াৰ পুখুৰী পাৰত তেওঁ ৰথ ধুই থাকোঁতে জিহুৱাৰ বাক্য অনুসাৰে কুকুৰবোৰে তেওঁ সেই তেজ চেলেকি খালে। এইটোৱে সেই ঠাই য'ত বেইচাবোৰে গা ধুইছিল। আহাবৰ অৱশিষ্ট বৃত্তান্তৰ বিষয়ে তেওঁ সকলো কাৰ্য, তেওঁ নিৰ্মাণ কৰা হাতীৰ দাঁতৰ গৃহৰ আৰু তেওঁ সজা আটাই নগৰবোৰৰ কথা জানো ইজৰাইলৰ ইতিহাস পুস্তকখনত লিখা নাই। এইদৰে আহাব নিজ পূৰ্বপুৰুষসকলৰ লগত নিদ্ৰিত হোৱাত তেওঁৰ পুত্ৰ অহজিয়া তেওঁ পদৰ ৰজা হ'ল। জিউচাফত আৰু অহজিয়াৰ ৰাজত্ব। তেতিয়া ইজৰাইলৰ ৰজা আহাবৰ ৰাজত্বৰ চতুৰ্থ বছৰত আছাৰ পুত্ৰ জিউচাফতে জিহুদাৰ ওপৰত ৰাজত্ব কৰিবলৈ ধৰিলে। জিউচাফতে 35 বছৰ বয়সত ৰাজত্ব কৰিবলৈ ধৰিলে। তেওঁৰ জিৰচালেমত 25 বছৰ ৰাজত্ব কৰিছিল। তেওঁ মাতৃ চিলহীৰ জীয়েক অজুবা আছিল। জিউচাফতে নিজ পিতৃ আছাৰ পথত চলিলে। তেওঁ সেইবোৰৰ পৰা নুঘূৰি জিহুৱাৰ সাক্ষাতে সদাচৰণ কৰিলে। তথাপি পবিত্ৰ ঠাইবোৰ গুচোৱা হোৱা নাছিল। লোকসকলে তেতিয়াও সেই পবিত্ৰ ঠাইবোৰত বলিদান কৰিছিল আৰু ধূপ জ্বলাইছিল। ইজৰাইলৰ ৰজাৰ লগত জিহুচাফত মিলেৰে আছিল। জিহুচাফতৰ অৱশিষ্ট বৃত্তান্তৰ বিষয়ে, তেওঁ সিদ্ধ কৰা পৰাক্ৰম আৰু তেওঁ কৰা যুদ্ধৰ কথাৰ বিষয়ে জানো জিহুদাৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা নাই। তেওঁ পিতৃ আছাৰ ৰাজত্বৰ কালত যি নটৰ লোকসকল অৱশিষ্ট আছিল, তেওঁ সেই লোকসকলক দেশৰ পৰা দূৰ কৰিলে। সেই কালত ইডোমৰ ৰজা নাছিল, এজন প্ৰতিনিধিয়ে ৰাজ্য শাসন কৰিছিল। পাছত জিহুচাফতে সোণৰ কাৰণে উফিৰলৈ যাবলৈ জাহাজ সাজিলে, কিন্তু সেই জাহাজবোৰ যাব নোৱাৰিলে, কিয়নো ইছিউন গেবৰত সেই জাহাজবোৰ ভাগি থাকিল। তেতিয়া আহাবৰ পুত্ৰ অহজিয়াই জিহুচাফতক ক'লে, আপোনাৰ ডাকবোৰৰ সৈতে মোৰ ডাকবোৰ জাহাজত যাওক। কিন্তু জিহুচাফত সেই কথালৈ মান্তি নহ'ল। পাছত জিহুচাফত তেওঁৰ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হ'ল আৰু তেওঁ ওপৰ পিতৃ দাউদৰ নগৰত তেওঁ ওপৰ পিতৃসকলৰ লগত তেওঁক মৈদাম দিয়া হ'ল। তেতিয়া তেওঁ পুত্ৰ জিহুৰাম তেওঁ পদত ৰজা হ'ল। জিহুদাৰ জিহুচাফতৰ ৰজাৰ ৰাজত্ব 17 বছৰত আহাবৰ পুত্ৰ অহজিয়াই সমৰিয়াত ইজৰাইলৰ ওপৰত ৰাজত্ব কৰিবলৈ ধৰিলে। তেওঁ ইজৰাইলৰ ওপৰত 2 বছৰ ৰাজত্ব কৰিছিল। তেওঁ জিহুৱাৰ সাক্ষাতে কু আচৰণ কৰিলে আৰু তেওঁ নিজ পিতৃৰ মাতৃৰ পথত আৰু নবাটৰ পুত্ৰ জাৰবিয়ামে যিদৰে ইজৰাইলক পাপত লিপ্ত কৰাইছিল সেই পথতে চলিলে। তেওঁ ইজৰাইলৰ ঈশ্বৰ জিহুৱাৰ শুদ্ধ উত্তেজিত কৰিবলৈ তেওঁ পিতৃৰ সকলো কাৰ্যৰ দৰেই বালক সেৱা কৰিলে আৰু তাক পূজাও কৰিলে।